এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে কাইলৈ অসম আগমন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওদালগুৰিত ৰঙিয়া ৰঙাপাৰা ৰেলপথৰ উড়ন সেতুৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন, নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা, মা কামাখ্যা এক্সেছ কৰিডৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত আৰু আজি বিশ্ব ৰেডিঅ' দিৱস, গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত আকাশবাণী গুৱাহাটীৰ বিশেষ অনুষ্ঠান। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে কাইলৈ অসমলৈ আহিব। শ্ৰীমোদীয়ে মৰাণত জৰুৰীকালীন উড়ন অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে এই অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। শ্ৰীমোদীয়ে প্ৰথমে চাবুৱাস্থিত বায়ুসেনা ঘাটিত উপস্থিত হ'ব আৰু তাৰ পৰা মৰাণলৈ যাব। এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখন বায়ুসেনাৰ কাৰণে কৌশলগত বিষয়ত বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। যুদ্ধ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰম্পৰাগত বিমান বন্দৰসমূহ অচল হৈ পৰিলে এই বিকল্প অৱতৰণ ক্ষেত্ৰ সেনাবাহিনীৰ বাবে ফলপ্ৰসূ হ'ব। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ পূবৰ এই প্ৰথমখন জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত কাইলৈ Sukhoi-30 ৰাফেল তেজছ যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ AN-32 পৰিবহণ বিমানে অৱতৰণ আৰু উড়ন কৌশল প্ৰদৰ্শন কৰিব। মৰাণৰ অনুষ্ঠান সামৰি প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ আহিব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰিব। 3,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই 1.24 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ কৰি উলিওৱা হৈছে। এই দলংখনে উত্তৰ গুৱাহাটীত থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ যাতায়াত সুচল কৰি তোলাৰ লগতে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব। কাইলৈ লাচিত ঘাটত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ওদালগুৰিত ৰঙিয়া ৰঙাপাৰা ৰেলপথৰ ওপৰত নিৰ্মাণ হ'বলগীয়া উড়ন সেতুৰ আধাৰশিলা স্থাপন কৰে। 64 কোটি টকা ব্যয় হ'বলগীয়া এই উড়ন সেতুৰ নিৰ্মাণ সম্পূৰ্ণ হলে তীব্ৰ যানজঁটৰ পৰা ৰাইজে সকাহ লাভ কৰিব। তেওঁ সাপকাটিৰ 25 বিঘা মাটিত 150 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া BTCৰ মিনি সচিবালয়ৰো আধাৰশিলা স্থাপন কৰে। জিলাখনৰ কলাইগাঁও ৰণথলী ষ্টেডিয়ামত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে 26,988 গৰাকী মহিলাক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাৰ চেক বিতৰণ কৰে। ইয়াৰ উপৰি জিলাখনৰ টংলানগৰত 66 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা 2টা পানী যোগান প্ৰকল্প আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি BTC অঞ্চলৰ জনসাধাৰণক শুভেচ্ছা জনোৱাৰ লগতে নিৰ্বাচনী অধিসূচনা জাৰি সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
আমাৰ গোলমা চকৰ ওপৰত উৰণীয়া সেতু আৰু BTCৰ বাবে নতুন সচিবালয় য'ত নেকি এছেম্বলি থাকিব, সচিবালয় থাকিব, গেষ্ট হাউচ থাকিব, প্ৰায় 150 কোটি টকা খৰচ কৰি ইয়াত নিৰ্মাণৰ আদি আধাৰশিলা স্থাপন কৰা হৈছে। মই 2টা উন্নয়নমূলক কামৰ বাবে ওদালগুৰি ৰাজ্যক অভিনন্দন জনাইছো। অধিসূচনা ইলেকশ্যন কমিশ্যনে কেতিয়াবা 30 দিনৰ আগতো দিয়ে, কেতিয়াবা 35 দিনৰ আগতো দিয়ে আৰু 21 দিনৰ আগতো দিব পাৰে সংবিধানমতে। সেইকাৰণে 7 এপ্ৰিলতো ঘোষণা কৰিব পাৰে, 7 মাৰ্চতো কৰিব পাৰে, 2 মাৰ্চতো কৰিব পাৰে, 3 মাৰ্চতো কৰিব পাৰে। যোৱাবাৰ মোৰ যিমান দূৰ মনত আছে সম্ভৱ 1 নে 2 মাৰ্চত কৰিছে।
অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চৰণ বড়ো, BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, উপ কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীকে ধৰি BTCৰ ভালেসংখ্যক নেতা তথা সদস্য উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে কোকৰাঝাৰৰ গোসাঁইগাঁও উপ সংমণ্ডলৰ সোণকোচ খেৰাইত অনুষ্ঠিত পবিত্ৰ বাথৌ খেৰাই পূজাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঐতিহ্যমণ্ডিত সোণকোচ খেৰাই চৌহদ উন্নীতকৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
অসমৰ ধৰাত উন্নয়নৰ গংগা বোৱাই এই 14 ফেব্ৰুৱাৰীত ইতিহাস সৃষ্টি কৰি ডিব্ৰুগড়ৰ মৰাণ বাইপাছত উত্তৰ পূবৰ প্ৰথমটো অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ দেশৰ বাবে উৎসৰ্গিত কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। একেটা দিনতে মাননীয় প্রধানমন্ত্রী ডাঙরিয়ায় অসমৰ মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়ার উপস্থিতিত মুকলি করব গুৱাহাটী উত্তর গুৱাহাটী সংযোগ করা নবনির্মিত কুমার ভাস্কর বর্মা সেতু আমিনগাঁও উন্মোচন করব উত্তর পূব ক্ষেত্রের রাষ্ট্রীয় ডেটা কেন্দ্র লগতে IIMৰ গুৱাহাটী ক্যাম্পাস আর 100খন ইলেকট্রিক বাস আহক অসমৰ বিকাশৰ এই সোণালি যাত্রার অংশীদার হওক তথ্য জনসংযোগ সঞ্চালকালয় অসম সরকারৰ দ্বারা প্রচারিত
বাণিজ্যিক বিরতির পিছত আমি পুনৰ বাতৰিৰ মাজলৈ উভতি আহিছো। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপকসকলৰ নাম প্ৰকাশ কৰে। টিংখাঙত মন্ত্ৰী বিমল বৰাই সংবাদমেলযোগে 2020-21 বৰ্ষত ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰা সাংস্কৃতিক কৰ্মী আৰু চলচ্চিত্ৰৰ নামসমূহ ঘোষণা কৰে। নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাত বেলকনিত ভগৱান ছবিখনক 2020 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা আৰু ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই ব্ৰজেন বৰা শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰে। 2021 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে শব্দ নিশব্দ কোলাহল ছবিখনে। ধনজিৎ দাসে 2021 বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। শংকুৰাজ কোঁৱৰ আৰু জুবলি বৰুৱাই 2020 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লাভ কৰে। ৰাজদীপে 2020 বৰ্ষৰ শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা লাভ কৰে। 2020 বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা হৰিশ খান্না আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মন্দাকিনী গোস্বামীয়ে লাভ কৰে। অহা 25 ফেব্ৰুৱাৰীত কলাক্ষেত্ৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। এই সংবাদমেলত অসম চলচ্চিত্ৰ বৃত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ উপস্থিত থাকে।
লিষ্ট অফ ছিলেক্টেড এৱাৰ্ডিজ অফ 9th আসাম ষ্টেট ফিল্ম এৱাৰ্ডছ 2025 ইভলিউচন শ্বিপ ফাইনেল ফিচাৰ ফিল্ম 2020 নেম অফ এৱাৰ্ড বেষ্ট ফিল্ম পাইছে বেলকনিত ভগৱান গড অন দ্য বেলকনি 2020 ব্ৰজেন বৰুৱা এৱাৰ্ড ফৰ বেষ্ট ডাইৰেকশ্যন বিশ্বজিৎ বৰা বেলকনিত ভগৱান আব্দুল মজিদ এৱাৰ্ড ফৰ বেষ্ট ডেবুট ডাইৰেক্টৰ বিশাল পি চলিহা চিজো ছবিখনৰ নাম চিজো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া এৱাৰ্ড ফৰ বেষ্ট স্ক্ৰীণ প্লে জিন্টু ভট্টাচাৰ্যী ৰমেন বৰা মেণ্টৰ মন্থ নলিন দুৱৰা এৱাৰ্ড ফৰ বেষ্ট চিনেমাটগ্ৰাফি প্ৰদীপ দৈমাৰী চেনখৰ ভৱেন দাস এৱাৰ্ড ফৰ বেষ্ট এডিটিং বিশাল শৰ্মা চিজো পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেকশ্যন অম্বৰ দাস আৰু গানটো হ'ল মিড নাইট ছং নটচুৰ্য ফণী শৰ্মা এৱাৰ্ড ফৰ বেষ্ট এক্টৰ মেল হৰিশ খান্না চিনেমাখন হ'ল বেলকনিত ভগৱান আইদেউ সন্দিকৈ এৱাৰ্ড ফৰ বেষ্ট এক্টৰ ফিমেল মন্দাকিনী গোস্বামী আৰু চিনেমাখন হ'ল মন্তুৰ মন্ত্ৰ বিজু ফুকন এৱাৰ্ড ফৰ বেষ্ট ডেবুট এক্টৰ মেল সোমাৰ জ্যোতি বৰা আৰু চিনেমাখন হ'ল ৰিয়াজ বিদ্যুৎ চক্ৰৱৰ্তী এৱাৰ্ড ফৰ বেষ্ট ডেবুট এক্টৰ ফিমেল শিবা ৰাণী কলিতা আৰু চিনেমাখনৰ নাম হ'ল ব্ৰিজ তছুদ্দিক ইউচুফ এৱাৰ্ড ফৰ বেষ্ট পাৰফৰ্মেঞ্চ ইন নিগেটিভ ৰোল জয়ন্ত নাৰ্জাৰী চিজো মজাইন আলী এৱাৰ্ড ফৰ বেষ্ট পাৰফৰ্মেঞ্চ ইন কমিক ৰোল কমল লোচন আৰু চিনেমাখনৰ হ'ল গৰু ৰুদ্ৰ বৰুৱা এৱাৰ্ড ফৰ বেষ্ট প্লেবেক ছিংগাৰ মেল শংকুৰাজ কোঁৱৰ চিনেমাখন হ'ল দ্য কনচিকুৱেঞ্চ প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড ফৰ বেষ্ট প্লেবেক ছিংগাৰ ফিমেল জুবলি বৰুৱা এণ্ড মেঘন স্কট
গুৱাহাটী উচ্চ ন্যায়ালয়ে পি এম ডিভাইন আঁচনিৰ অধীনত মা কামাখ্যা এক্সেছ কৰিডৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক সেউজ সংকেত প্ৰদান কৰিছে। এই এক্সেছ কৰিডৰ নিৰ্মাণৰ ফলত মা কামাখ্যা মন্দিৰৰ লগতে ভিতৰৰ জলধাৰাত প্ৰভাৱ নেপেলায় বুলি আশ্বাস প্ৰদানৰ পাছতে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ডপীঠে ৰাজ্য চৰকাৰে যাৱতীয় নিৰ্মাণ কাৰ্য চলাই যাব পাৰিব বুলি নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে এই কৰিডৰ নিৰ্মাণৰ ফলত মা কামাখ্যা মন্দিৰ আৰু দশ মহাবিদ্যা মন্দিৰৰ পুৰণি গাঁথনি আৰু মন্দিৰৰ ভিতৰৰ জলধাৰাৰ প্ৰভাৱ পৰাৰ আশংকাৰে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন আৰু এখন লেখ আবেদন দাখিল কৰা হৈছিল। এই আবেদনসমূহৰ শুনানি কালত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই IIT গুৱাহাটীয়ে অনুমোদন জনোৱা নক্সা আৰু আৰ্হিৰ ভিত্তিত এই কৰিডৰ প্ৰকল্প নিৰ্মাণ হ'ব বুলি আদালতক অৱগত কৰে। কৰিডৰ নিৰ্মাণ প্ৰসংগত ৰুৰ্কীৰ নেচনেল ইনষ্টিটিউট অব হাইড্ৰলজিয়ে ভূতাত্বিক আৰু জলতত্ত্ব সন্দৰ্ভত পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদনত প্ৰকল্পটো নিৰ্মাণযোগ্য আৰু কোনো ক্ষতিকাৰক বিষয় নাই বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে। চৰকাৰে দাখিল কৰা এনে তথ্যৰ পিছতে উচ্চ ন্যায়ালয়ে মা কামাখ্যা এক্সেছ কৰিডৰৰ নির্মাণৰ বাবে ৰাজ্য চৰকাৰক অনুমতি প্ৰদান কৰে। অৱশ্যে নিৰ্দেশখনত ন্যায়ালয়ে প্ৰকল্প নিৰ্মাণত বিসংগতি প্ৰত্যক্ষ কৰিলে আবেদনকাৰী পক্ষসমূহ পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি স্পষ্টকৈ প্ৰকাশ কৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ সংক্ৰান্তত আজি কামৰূপ জিলা আৰু ছেছন আদালতত শুনানি সম্পন্ন হয়। আদালতে মূল তিনি অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰে। উভয় পক্ষৰ যুক্তি শুনি আদালতে অভিযুক্তৰ আবেদন সন্দৰ্ভত অহা 16 ফেব্ৰুৱাৰীত ৰায়দানৰ দিন ধাৰ্য কৰে। আজি শুনানি প্ৰক্ৰিয়াত জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ উপস্থিত থাকে। গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আহান জনায়। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
আজি বিশ্ব ৰেডিঅ' দিৱস। এই বছৰৰ বিশ্ব ৰেডিঅ' দিৱসৰ মূল বিষয়বস্তু হৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰেডিঅ'। বিশ্ব ৰেডিঅ' দিৱসৰ সৈতে সংগতি ৰাখি আজি বিয়লি আকাশবাণী গুৱাহাটী কেন্দ্ৰই উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত ৰেডিঅ' আৰু কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ অধ্যাপক ডঃ ৰূপম ভট্টাচাৰ্যই অংশগ্ৰহণ কৰি কয় যে ৰেডিঅ'ৰ অনুষ্ঠান প্ৰচাৰণ অধিক আকৰ্ষণীয় কৰি তোলাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিব পাৰি। কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ জৰিয়তে যাতে কোনেও কৰ্মসংস্থাপন হেৰুৱাবলগীয়া নহয় সেই বিষয়তো গুৰুত্ব আৰোপ কৰা উচিত বুলি অধ্যাপক ভট্টাচাৰ্যই প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠিত মুকলি কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক এই অনুষ্ঠানতে পুৰস্কাৰ প্ৰদান কৰা হয়। সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীত কেন্দ্ৰটোৰ কেইবাগৰাকী ঘোষক ঘোষিকাই গীত পৰিৱেশন কৰে। দিৱসৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজিৰে পৰাই পডকাষ্ট আৰম্ভ কৰিছে। আজিৰ পডকাষ্টত কেন্দ্ৰটোৰ মুৰববী, অভিযান্ত্ৰিক শাখাৰ উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো আৰু সীমান্ত বাৰ্মাই অংশ লয়। বিশ্ব ৰেডিঅ' দিৱসত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনায়। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰেডিঅ'ৰ সৈতে শৈশৱৰ পৰা থকা তেওঁৰ স্মৃতি ৰোমন্থন কৰে। ইপিনে বিশ্ব ৰেডিঅ' দিৱস উপলক্ষে আজি যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীসকলে আকাশবাণী যোৰহাট কেন্দ্ৰ পৰিদৰ্শন কৰে। কেন্দ্ৰটোৰ অনুষ্ঠান বিভাগৰ মুৰববী বিশ্বজিৎ দাসে বিশ্ববিদ্যালয়খনৰ এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে তেওঁ বিশ্ব ৰেডিঅ' দিৱস আৰু কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত শিক্ষাৰ্থীসকলক অৱগত কৰে। ইয়াৰ পৰৱৰ্তী সময়ত শিক্ষাৰ্থীসকলে কেন্দ্ৰটোৰ অনুষ্ঠান কাৰ্যবাহী খুৰ্ছিদ আলমৰ সৈতে বাৰ্তালাপত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাতো আজি বিশ্ব ৰেডিঅ' দিৱস পালন কৰা হয়। গোৱালপাৰা মহাবিদ্যালয়ৰ সামূহিক অনাতাঁৰ কেন্দ্ৰ ৰেডিঅ' গোৱালপাৰা 89.6 FM-ৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ব ৰেডিঅ' দিৱসৰ অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ সুভাষ বৰ্মনে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ধেমাজি মহাবিদ্যালয়ত শিশু শিক্ষা আৰু উৎকৰ্ষ সাধন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম দৰ্শন আঁচনিৰ অধীনত উপাসনাস্থলীসমূহলৈ চেক বিতৰণ কৰে। এই আঁচনিৰ অধীনত ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত 150টা উপাসনাস্থলীলৈ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে চেক বিতৰণ কৰে। এই আঁচনিৰ অধীনত উপাসনাস্থলীলৈ প্ৰথম কিস্তিৰ ধন হিচাপে 1.5 লাখ টকা আগবঢ়োৱা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় সাংস্কৃতিক গৱেষণা পৰিষদ চমুকৈ ICCR-ৰ শ্ৰীলংকাৰ কলম্বো কাৰ্যালয়ৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক ডঃ অংকুৰণ দত্তৰ সৈতে এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে কাইলৈ অসম আগমন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওদালগুৰিত ৰঙিয়া ৰঙাপাৰা ৰেলপথৰ উৰণ সেতুৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন। নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা। মা কামাখ্যা এক্সেছ কৰিডৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত। আৰু আজি বিশ্ব ৰেডিঅ' দিৱস, গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত আকাশবাণী গুৱাহাটীৰ বিশেষ অনুষ্ঠান। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।